এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। সমাগত দৌল আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সত্ৰনগৰী বৰপেটাত আজিৰে পৰা পাঁচদিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে দৌল যাত্ৰা উপলক্ষে 10 লক্ষাধিক তীৰ্থযাত্ৰীক আদৰণি জনোৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আজি প্ৰথম দিনা গন্ধোৎসৱৰ সন্ধিয়া শ্ৰীকৃষ্ণ গোসাঁইক গায়ন বায়ন আৰু ভক্তিপ্ৰাণ ৰাইজে থানৰ ৰভাতলত স্থাপন কৰিব। কাইলৈ গোসাঁইক শিৰত ফাকু দিয়া উৎসৱ, পৰহিলৈ গোসাঁই ফুৰোৱা উৎসৱৰ লগতে প্ৰতিদিনে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি দৌল পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। নগাঁৱৰ ফুলগুৰিৰ শ্ৰী শ্ৰী চেংলাই সত্ৰতো আজিৰে পৰা তিনিদিনীয়াকৈ দৌল উৎসৱ অনুষ্ঠিত হৈছে। মাজুলীৰ ঐতিহ্যমণ্ডিত বেঙেনাআটী সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা ফল্গোৎসৱৰ আয়োজন কৰা হৈছে। লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত আজিৰে পৰা ফল্গোৎসৱৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ হনুমানবক সুৰজমল কানৈ আইন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ কালি সামৰণি পৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে প্ৰতিষ্ঠাকালৰে পৰা আইন শিক্ষাৰ প্ৰসাৰৰ দিশত বিশেষ ভূমিকা পালন কৰি অহা মহাবিদ্যালয়খনে মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাই যাব বুলি আশা প্ৰকাশ কৰে। এই সভাতে এখন স্মৃতিগ্ৰন্থও মুকলি কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে সাংবাদিকৰ আগত এইদৰে কয়।
DSSK আইন মহাবিদ্যালয়ে 60 বছৰ সম্পূৰ্ণ কৰিলে। আজি ইয়াৰ উপলক্ষে তেখেতসকলে হীৰক জয়ন্তী অনুষ্ঠান আয়োজন কৰিছে। সকলোৱে মিলি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ পূৰ্বৰ যিসকল অধ্যাপক অধ্যাপিকা আৰু বৰ্তমানৰ অধ্যাপক অধ্যাপিকা আৰু ইয়াৰ পৰিচালনা সমিতি স্থানীয় ডিব্ৰুগড় ৰাইজৰ সহযোগত সুন্দৰভাৱে তেখেতসকলে হীৰক জয়ন্তী অনুষ্ঠান আয়োজন কৰিছে আৰু ময়ো আজি এই অনুষ্ঠানত ভাগ ল'বলৈ পাই নিজকে অত্যন্ত ধন্য মানিছো। মই কানৈ আইন মহাবিদ্যালয় পৰিয়ালটোক মই বিশেষভাৱে অভিনন্দন জনাইছো।
গোলাঘাট জিলাৰ কহৰাত কাইলৈ কাজিৰঙা অৰ্কিড উদ্যান মুকলি কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি উদ্যান শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত 900 বিধতকৈও অধিক দেশী বিদেশী প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনৰ 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। শাসকীয় বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয় দিনা গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচাক সামৰি ল'ব। এই যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কালি জাগীৰোডৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণ কৰে। জাগীৰোডত বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণেৰে ভিন ভিন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। জাগীৰোডৰ পৰা মুখ্যমন্ত্ৰীগৰাকী বৃহৎ মটৰচাইকেল সমদলেৰে মৰিগাঁৱৰ দিশেৰে অগ্ৰসৰ হয়। বাৰপুজীয়া, ৰহা, নগাঁও আৰু পুৰণি গুদামত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰহমপুৰৰ জন আশীৰ্বাদ যাত্ৰাৰ কালিৰ দিনটোৰ কাৰ্যসূচীৰ অন্ত পেলায়। ইপিনে অসম প্ৰদেশ কংগ্ৰেছেও নাহৰকটীয়াত কালি সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত জ্ঞানদায়িনী মন্দিৰ প্ৰাংগণত কালি সমূহীয়া উপনয়ন সম্পন্ন হয়। আৰ্থিকভাৱে অভাৱগ্ৰস্ত আৰু বিভিন্ন কাৰণত নিজা বাসগৃহত এই অনুষ্ঠান আয়োজন কৰিবলৈ অসমৰ্থ 16জন যুৱকৰ ৰাইজৰ সহযোগত উপনয়ন সম্পন্ন কৰা হয়। এই যুৱককেইজনক পৰৱৰ্তী 3 দিন জ্ঞানদায়িনী মন্দিৰতে অভিজ্ঞ পুৰোহিতৰ দ্বাৰা ধৰ্মীয় নীতি নিয়ম শিকোৱা হ'ব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত কালি ৰাজ্যজুৰি 2026 বৰ্ষৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই পৰীক্ষাত মৰিগাঁৱৰ মায়ং, কপিলী, লাহৰীঘাট আৰু ভূৰবন্ধা খণ্ডৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ 2159গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।